Ella akakpani. Battery khoite majintirani daka. Etiar ghai ghai battery khumu hul. কেন্দ্ৰীয় চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ৰন্ধন গেছ আৰু অন্যান্য পেট্ৰলিয়ামজাত সামগ্ৰীৰ কলা বজাৰ বা অবৈধ মজুতকৰণৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছে। কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে জনবিশ্বাস বিধেয়ক 2026ৰ সংস্কাৰ সাধন কৰি আইনী প্ৰক্ৰিয়াৰ সৰলীকৰণৰ ব্যৱস্থা কৰা হৈছে। আসন্ন অসম বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। নিৰ্বাচন আয়োগে 5খন ৰাজ্যৰ সমাগত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনটোত ভোটদাতাসকলক বেতনসহ ছুটী মঞ্জুৰ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে আৰু 20 বছৰ অনূৰ্ধ চাফ প্ৰতিযোগিতাৰ চূড়ান্ত খেলত আজি ভাৰত আৰু বাংলাদেশ মুখামুখি হ'ব। কেন্দ্ৰীয় চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ৰন্ধন গেছ আৰু অন্যান্য পেট্ৰলিয়ামজাত সামগ্ৰীৰ কলা বজাৰ বা অবৈধ মজুতকৰণৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ সচিব ডঃ নীৰজ মিট্টালে এই সন্দৰ্ভত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ পত্ৰ প্ৰেৰণ কৰিছে। তেওঁ কয় যে বিভিন্ন অংশত অপপ্ৰচাৰ আৰু ভুৱা তথ্য বিয়পি পৰাৰ ফলত জনসাধাৰণৰ মাজত ৰন্ধন গেছৰ চিলিণ্ডাৰ ক্ৰয় কৰাক লৈ উত্তেজনা বৃদ্ধি পাইছে। কেৱল 17খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলেহে সম্প্ৰতি নিয়মীয়াকৈ প্ৰেছ বিজ্ঞপ্তি দি আছে বুলি ডঃ মিট্টালে জানিবলৈ দিয়ে। তেওঁ ৰাজ্যসমূহক অপ্ৰয়োজনীয় শংকা বিয়পাব পৰা ভুৱা তথ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ পৰামৰ্শ দিয়ে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে সকলো তেল শোধনাগাৰে সৰ্বোচ্চ সামৰ্থৰে কাম কৰি আছে আৰু পেট্ৰল আৰু ডিজেল পৰ্যাপ্ত পৰিমাণে মজুত থকাটো নিশ্চিত কৰা হৈছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে জনবিশ্বাস বিধেয়ক 2026ৰ সংস্কাৰ সাধন কৰি আইন প্ৰক্ৰিয়াৰ সৰলীকৰণৰ লগতে জনসাধাৰণৰ দৈনন্দিন জীৱন যাত্ৰা সহজ কৰি তোলাৰ ব্যৱস্থা কৰা হৈছে। নতুন দিল্লীত আজি অনুষ্ঠিত এখন সংবাদমেলত উপস্থিত থাকি এই বিধেয়কখন সন্দৰ্ভত শ্ৰীগোৱেলে কয় যে বিধেয়কখনৰ জৰিয়তে সাধাৰণ মানুহক নিয়ন্ত্ৰিত কৰিবলৈ বিচৰা হোৱা নাই, বৰং জনসাধাৰণক লাভান্বিত কৰা আৰু প্ৰশাসনৰ প্ৰতি বিশ্বাসৰ ভেটিত দৈনন্দিন জীৱন যাপন সহজ কৰি তুলিবলৈহে বিচৰা হৈছে। শ্ৰীগোৱেলে কয় যে প্ৰথমবাৰৰ বাবে মুঠ 79খন আইনৰ অন্তৰ্গত 1000টা অনুচ্ছেদ জনবিশ্বাস বিধেয়কৰ জৰিয়তে অপৰাধৰ শ্ৰেণীৰ পৰা বাদ দিয়া হৈছে। তেওঁ লগতে কয় যে বিকশিত ভাৰত 2047ৰ এই যাত্ৰাত এই বিধেয়কখন গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিৰূপে বিবেচিত হৈছে। শ্ৰীগোৱেলে কয় যে এই বিধেয়কখনৰ জৰিয়তে সাধাৰণ মানুহ, ক্ষুদ্ৰ ব্যৱসায়ী, ষ্টাৰ্টআপ আৰু উদ্যমীসকলৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ প্ৰতি আস্থা প্ৰতিফলিত হৈছে। তেওঁ লগতে কয় যে দেশৰ 12খন ৰাজ্যই ইতিমধ্যে জনবিশ্বাস বিধেয়কৰ নিজা সংস্কৰণৰ প্ৰচলন কৰিছে। আসন্ন অসম বিধানসভা নিৰ্বাচনৰ বাবে মাজত মাথো 5 দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। শাসক আৰু বিৰোধী দলৰ প্ৰাৰ্থীসকলে জনসভা, ৰোড শ্বৰ জৰিয়তে ভোটদাতাসকলক আকৰ্ষিত কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে। তাৰকা প্ৰচাৰকসকলেও দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ব্যাপক নিৰ্বাচনী প্ৰচাৰত ভাগ লৈছে। নিৰ্বাচনী প্ৰচাৰৰ বাবে কালি অসমলৈ অহা বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ গোলকগঞ্জৰ প্ৰচাৰ অভিযান হেলিকপ্টাৰৰ বিজুতিৰ বাবে বাতিল কৰা হয়। অৱশ্যে তেওঁ ভাৰ্চুৱেল ব্যৱস্থাৰে প্ৰচাৰ সভাত ভাষণ দিয়ে। শ্ৰীশ্বাহে দুধনৈ আৰু পলাশবাৰীত নিৰ্বাচনী সভাত অংশ ল'ব। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আজি নিৰ্বাচনী প্ৰচাৰৰ বাবে পুনৰ অসমলৈ আহিছে। তেওঁ কমলপুৰ, মঙলদৈ আৰু নিউ গুৱাহাটী সমষ্টিত প্ৰচাৰ সভাত অংশ ল'ব। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও আজি দলীয় প্ৰাৰ্থীৰ সমৰ্থনত বৰপেটা আৰু বৰচলাত প্ৰচাৰ চলাইছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বৰাক উপত্যকাত কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে। তেওঁ হাইলাকান্দি আৰু ধলাইত বিজয় সংকল্প সভাত অংশ লয়। মুখ্যমন্ত্ৰীয়ে কাটিগড়া আৰু বৰখলাত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে বিয়লিৰ ভাগত শিলচৰত ৰোড শ্বত অংশ ল'ব। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীৰ NDA মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন গামৰ সমৰ্থনত জেংৰাইমুখ আৰু কমলাবাৰীত প্ৰচাৰ সভাত ভাগ লৈছে। মুখ্য বিৰোধী দল কংগ্ৰেছকে ধৰি অন্যান্য দলৰ প্ৰাৰ্থীসকলেও সমষ্টিয়ে সমষ্টিয়ে গৈ প্ৰচাৰ অব্যাহত ৰাখিছে। অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি গৌৰৱ গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে বিৰোধী ঐক্যৰ প্ৰাৰ্থী জীৱন চুতীয়াৰ হৈ গোলাঘাটৰ সৰুপথাৰত প্ৰচাৰ চলাইছে। নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ অহা AIMIMৰ মুৰববী আছাদুদ্দিন ওৱেছিয়ে আজি গোৱালপাৰা পূব সমষ্টিৰ AIUDFৰ প্ৰাৰ্থী হাফিজ বছিৰ আহমেদ কাশ্মীৰ হৈ প্ৰচাৰ সভাত অংশ লয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। নিৰ্বাচন আয়োগে অসম, কেৰালা, পুডুচেৰী, তামিলনাডু আৰু পশ্চিমবংগৰ সমাগত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনটোত ভোটদাতাসকলক বেতনসহ ছুটী মঞ্জুৰ কৰিবলৈ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ নিৰ্দেশ জাৰি কৰিছে। আয়োগে প্ৰকাশ কৰা মতে যিকোনো ব্যৱসায়, বাণিজ্য, ঔদ্যোগিক প্ৰতিষ্ঠান অথবা অন্য প্ৰতিষ্ঠানত কৰ্মৰত লোকসকলক ভোটগ্ৰহণৰ দিনা বেতনসহ ছুটী মঞ্জুৰ কৰিব লাগিব। নিৰ্দেশ অনুসৰি সেইদিনা ভোটদানৰ বাবে যোৱা কোনো কৰ্মচাৰীৰ বেতন কৰ্তন কৰিব নোৱাৰিব আৰু কোনো মালিক পক্ষই এই নিৰ্দেশ উলংঘা কৰিলে জৰিমনা কৰিব লাগিব। আয়োগে লগতে দৈনিক হাজিৰা কৰা আৰু অংশকালীন কৰ্মচাৰীসকলেও ভোটগ্ৰহণৰ দিনা বেতনসহ ছুটীৰ সুবিধা লাভ কৰিব বুলি প্ৰকাশ কৰে। সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এই সুবিধা প্ৰযোজ্য কৰাৰ বাবে কঠোৰ নিৰ্দেশ দিয়া হৈছে আৰু সকলো ভোটদাতাই যাতে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সমৰ্থ হয় সেয়া সুনিশ্চিত কৰিবলৈ কোৱা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আজি ছত্ৰপতি শিৱাজী মহাৰাজৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে শিৱাজী মহাৰাজে ধৰ্ম আৰু সংস্কৃতিৰ সুৰক্ষাৰ্থে জনসাধাৰণক একত্ৰিত কৰি স্বৰাজ্য গঠন কৰিছিল। তেওঁ কয় যে ছত্ৰপতি শিৱাজীৰ জীৱনে এজন আদৰ্শ শাসকৰ উদাহৰণ দাঙি ধৰে যিয়ে নিজৰ সংস্কৃতি আৰু ভাষাক সুৰক্ষা দিয়াৰ সমান্তৰালভাৱে জনকল্যাণমূলক কামেৰেও নিদৰ্শন দাঙি ধৰিছিল। শিৱাজীৰ বিৰামহীন সংঘৰ্ষ আৰু জীৱন কাহিনীয়ে দেশবাসীক সদায় অনুপ্ৰাণিত কৰি আহিছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ৰাছিয়াৰ উপ প্ৰধানমন্ত্ৰী ডেনিছ মান্টুৰভে আজি তেওঁৰ দুদিনীয়া ভাৰত ভ্ৰমণৰ সামৰণি মাৰে। এই ভ্ৰমণকালত শ্ৰীমান্তুৰ্ভে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰৰ সৈতে নতুন দিল্লীত দ্বিপাক্ষিক বৈঠকত মিলিত হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে দ্বিপাক্ষিক এই বৈঠকত বাণিজ্য, উদ্যোগ, শক্তি, সাৰ, যোগাযোগ, নতুন প্ৰযুক্তিৰ সুবিধা, উদ্ভাৱন আদি সন্দৰ্ভত আলোচনা কৰে। বিগত বৰ্ষৰ ডিচেম্বৰত অনুষ্ঠিত 23 সংখ্যক ভাৰত ৰাছিয়া বাৰ্ষিক সন্মিলনৰ সিদ্ধান্তসমূহৰ ৰূপায়ণ সন্দৰ্ভতো পৰ্যালোচনা কৰে। দুয়োগৰাকী নেতাই এই বৈঠকত বিভিন্ন আঞ্চলিক আৰু গোলকীয় পৰিৱৰ্তনসমূহৰ লগতে পশ্চিম এছিয়াৰ সংঘৰ্ষজৰ্জৰ পৰিস্থিতিৰ বিষয়ে মত বিনিময় কৰে। এই ভ্ৰমণকালত শ্ৰীমান্তুৰ্ভে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতেও বৈঠকত মিলিত হয়। 20 বছৰ অনূৰ্ধ দক্ষিণ এছিয়া ফুটবল ফেডাৰেশ্যনৰ প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন যোৱাবাৰৰ বিজয়ী ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হ'ব। ভাৰতীয় সময়মতে খেলখন নিশা 8:30 বজাত মালদ্বীপত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাত ভাৰতে ভূটানক 5-0 গ'লত পৰাজিত কৰি ফাইনেললৈ অৱতীৰ্ণ হৈছে। বাংলাদেশে ছেমি ফাইনেলত নেপালক 1-0 গ'লত পৰাজিত কৰে। ইয়াৰ পূৰ্বে গ্ৰুপ পৰ্যায়ত ভাৰত আৰু বাংলাদেশৰ মাজত হোৱা খেলখন ড্ৰ হৈছিল। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা কলকাতাৰ ইডেন গাৰ্ডেন্ছত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে কলকাতা নাইট ৰাইডাৰ্ছক 65 ৰাণত পৰাস্ত কৰে। ছত্তীশগড়ত অনুষ্ঠিত খেলো ইণ্ডিয়া জনজাতীয় ক্ৰীড়া প্ৰতিযোগিতাৰ আজি অন্ত পৰিব। ৰায়পুৰত আজি সন্ধিয়া হ'বলগীয়া সামৰণি অনুষ্ঠানত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিষ্ণুদেৱ ছায়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বক্সাৰ মেৰিকম আৰু প্ৰখ্যাত ফুটবল খেলুৱৈ বাইচুং ভুটিয়া বিশেষ অতিথি হিচাপে উপস্থিত থাকিব। আজি দিনৰ প্ৰথম ভাগত ৰায়পুৰত অনুষ্ঠিত পুৰুষৰ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত পশ্চিমবংগই ছত্তীশগড়ক 1-0 গ'লত পৰাস্ত কৰে। 23টা সোণৰ পদকেৰে কৰ্ণাটক পদক তালিকাৰ শীৰ্ষত আছে। ইফালে 20টা সোণৰ পদক অৰ্জনেৰে ওড়িশা দ্বিতীয় আৰু 12টা সোণৰ পদক অৰ্জনেৰে ঝাৰখণ্ড তৃতীয় স্থানত আছে। উল্লেখযোগ্য যে যোৱা 25 মাৰ্চৰ পৰা ছত্তীশগড়ত অনুষ্ঠিত খেলো ইণ্ডিয়া জনজাতীয় ক্ৰীড়া প্ৰতিযোগিতাত দেশৰ 30খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 3000তকৈও অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় চৰকাৰী ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ৰন্ধন গেছ আৰু অন্যান্য পেট্ৰলিয়ামজাত সামগ্ৰীৰ কলা বজাৰ বা অবৈধ মজুতকৰণৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছে। কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে জনবিশ্বাস বিধেয়ক 2026ৰ সংস্কাৰ সাধন কৰি আইনী প্ৰক্ৰিয়াৰ সৰলীকৰণৰ ব্যৱস্থা কৰা হৈছে। আসন্ন অসম বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। নিৰ্বাচন আয়োগে 5খন ৰাজ্যৰ সমাগত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনটোত ভোটদাতাসকলক বেতনসহ ছুটী মঞ্জুৰ কৰিবলৈ নিৰ্দেশ দিছে। আৰু 20 বছৰ অনুৰূপ ছাফ প্ৰতিযোগিতাৰ চূড়ান্ত খেলত আজি ভাৰত আৰু বাংলাদেশ মুখামুখি হ'ব।